আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব NIAক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অৰ্পণ কৰে। এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিম্ফুৰ এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে বিস্ফোৰণত জড়িত প্ৰতিজন দোষীকে কঠোৰ শাস্তি বিহা হ'ব। তেওঁ লগতে কয় যে যোৱা নিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থাসমূহে সমগ্ৰ ঘটনাৰ উহ উলিয়াবলৈ সমৰ্থ হ'ব বুলিও তেওঁ নিশ্চিতি দিয়ে। দুৰ্ভগীয়া পৰিয়ালকেইটাৰ দুখ তেওঁ অনুভৱ কৰিব পাৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ দেশ তেওঁলোকৰ লগত আছে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ এটা বাসভৱনত এই বোমা বিস্ফোৰণৰ পাছৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সঞ্চালক প্ৰধানে এই বৈঠকত অংশগ্ৰহণ কৰে। জম্মু কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্ৰধানেও ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ লয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব। নতুন দিল্লীত আজি দিল্লী প্ৰতিৰক্ষা আলোচনাত ভাষণ দি শ্ৰীসিঙে কয় যে আগশাৰীৰ তদন্ত সংস্থাসমূহে বিস্ফোৰণৰ ঘটনাৰ পুংখানুপুংখ অনুসন্ধান কৰি আছে। তেওঁ কয় যে তদন্তৰ তথ্যসমূহ অতি সোনকালে ৰাজহুৱা হ'ব। মন্ত্ৰীগৰাকীয়ে কালিৰ বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱাসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনায়। উল্লেখযোগ্য যে দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণত কমেও 8 লোকৰ মৃত্যু হোৱাৰ লগতে 24 অধিক লোক আহত হয়। এখন গাড়ীত সংস্থাপিত এটা বোমা বিস্ফোৰণৰ এই ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। অসমত সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰে। তেওঁ কয় যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্ৰয়োজন হলে গ্ৰেপ্তাৰ কৰা হ'ব। তেনেলোকে আনন্দ উল্লাস কৰি সন্ত্ৰাসবাদক সমৰ্থন জনাইছে বুলি তেওঁ কয়। এইসকল ব্যক্তিৰ তথ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। দেশত যাতে সন্ত্ৰাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে জনগণ একত্ৰিত হ'ব লাগিব বুলি তেওঁ মন্তব্য কৰে। দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক কৰা হৈছে। নজৰুল ইছলাম বৰভূঞা নামৰ লোকজনে সামাজিক মাধ্যমত বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে কাছাৰ আৰক্ষীৰ এটা দলে লোকজনক আটক কৰে। ইপিনে বিস্ফোৰণৰ ঘটনাৰ পাছতে কাছাৰ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে জানিবলৈ দিছে। মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত 372 বছৰীয়া পৰম্পৰা অটুট ৰাখি কাইলৈৰ পৰা পালনাম মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱলৈ অহা ভকত বৈষ্ণৱক আদৰিবলৈ সত্ৰখন সাজু হৈ উঠিছে। সত্ৰখনৰ নামঘৰৰ লগতে বৈষ্ণৱসকলৰ বহা আটকধুনীয়াকৈ সজাই তোলা হৈছে। এই মহোৎসৱৰ বাবে মাজুলীলৈ দেশী বিদেশী পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত সত্ৰৰ বৈষ্ণৱ অনন্ত কলিতাই আমাৰ মাজুলীৰ সংবাদদাতা বিকাশ শইকীয়াৰ আগত এইদৰে কয়।
সত্ৰৰ এক ৰাইজৰ অনুষ্ঠান, সদায় ৰাইজৰ মংগল আৰু ৰাইজৰ সুখৰ কাৰণে প্ৰাৰ্থনা জনায়। সৰ্বে ভৱন্তু সুখিনাং, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দুখৰ ভৱেত। যে ভগৱানৰ সৃষ্টিত যিমানবিলাক প্ৰাণী আছে যাতে সকলো প্ৰাণীয়ে কল্যাণ সাধন কৰা হয় তাৰ কাৰণে আউনীআটী সত্ৰই পালনাম মহাযজ্ঞ আয়োজন কৰে। আচলতে আমাৰ সত্ৰৰ প্ৰথম প্ৰতিষ্ঠা কালৰ পৰাই এই পালনাম মহোৎসৱ আয়োজন কৰি আছিলে। তথাপিতো আমাৰ দ্বিতীয়জন সত্ৰাধিকাৰ কেশৱদেৱ দিনৰ পৰা ইয়াক এক বাৎসৰিক হিচাপে মানে বছৰীয়া পৰ্বলৈ আমাৰ ৰূপান্তৰিত কৰা হয় আৰু পৰৱৰ্তী সময়ত ইয়াক আমাৰ যি সত্ৰ 14 প্ৰসংগ থাকে 14 প্ৰসংগৰ অন্তৰ্গত হিচাপে ইয়াক অন্তৰ্ভুক্তি কৰা হয়।
লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন জিলাত একতাৰ পদযাত্ৰা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত এই পদযাত্ৰা কৰা হয়। পুৱা 9 গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই পদযাত্ৰাৰ শুভাৰম্ভ কৰে। প্ৰায় 1500 লোকে পদযাত্ৰাত অংশগ্ৰহণ কৰে। তিনিচুকীয়া জিলাতো আজি প্ৰশাসনৰ উদ্যোগত একতাৰ পদযাত্ৰা কৰা হয়। জিলাখনৰ বৰগুৰিৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে এই পদযাত্ৰাৰ শুভাৰম্ভ কৰে। স্থানীয় নাগৰিক তথা ছাত্ৰ ছাত্ৰীসহ 2000 অধিক লোকে প্ৰায় 4 কিলোমিটাৰ জোৰা পদযাত্ৰাত অংশ লয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45